এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে আজি 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। ডিব্ৰুগড় জিলা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আৰু অভিযানৰ ৰাজ্যিক কাৰ্যালয়ৰ সহযোগত জিলাখনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰপথাৰ গাঁৱত 27 বিধ বিলুপ্ত প্ৰায় থলুৱা ধানৰ বীজ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যসূচী লোৱা হৈছে। প্ৰাকৃতিক কৃষি পদ্ধতিৰ জৰিয়তে এই বীজ পুনৰ উদ্ধাৰৰ বাবে বিস্তৃত কৃষি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কালি ডিব্ৰুগড় জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প পৰিচালক অনিন্দ্য ভূঞাৰ তদাৰকত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত বিশিষ্ট কৃষি উদ্যোগী সমীৰ বৰদলৈ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প পৰিচালক অনিৰ্বাণ ৰয় উপস্থিত থাকে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰীয়া সফল কাৰ্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে।
ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটীৰ ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি, এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব, মেক্সিমাম 6 to 7 hours শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত যাব পাৰিম। This project will be announced soon. তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে। কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি।
ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা 12 বছৰত অসমৰ বিকাশৰ বাবে ব্যতিক্ৰমী আৰু আন্তৰিকতাপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী এগৰাকী হিতৈষী ৰূপত অসমক আগুৱাই লৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাৰ্যসূচীৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে এই পৰ্যালোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।